आकाशवाणी বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত আজি বিয়লি 5 বজালৈ 58%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনত ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী IMDI মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্ৰজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে 295ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 11খন জিলা বানৰ কবলত পৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ৰিমাল ঘূৰ্ণী বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয় ক্ষতিলৈ গভীৰ শোক প্ৰকাশ কৰিছে। আৰু ভাৰতৰ বি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অপেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত 43 দিনত দেশৰ 542টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ 543টা সমষ্টিৰ ভিতৰত 542টাৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। চুৰাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ 13টাকৈ, পশ্চিমবংগৰ 9টা, বিহাৰৰ 8টা, ওড়িশাৰ 6টা, হিমাচল প্ৰদেশৰ 4টা, ঝাৰখণ্ডৰ 3টা আৰু চণ্ডীগড়ৰ 1টা সমষ্টি আছে। এই পৰ্যায়ত বিয়লি 5 বজালৈকে সামগ্ৰিকভাৱে 58.34% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ভোটগ্ৰহণৰ সামৰণিৰ লগে লগে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 904গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্যও EVMত বন্দী হয়। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং সন্নি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাত কৌৰ বাদল, আৰজেডিৰ মুৰববী লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বিহাৰত 48.86%, চণ্ডীগড়ত 62.80%, হিমাচল প্ৰদেশত 66.56%, ঝাৰখণ্ডত 67.95%, ওড়িশাত 62.46%, পাঞ্জাবত 55.29%, উত্তৰ প্ৰদেশত 54% আৰু পশ্চিমবংগত 69.89% ভোটদান সম্পন্ন হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত সমান্তৰালভাৱে আজি ওড়িশা বিধানসভাৰ 42খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ 6টা আৰু বিহাৰ, উত্তৰ প্ৰদেশ তথা পশ্চিমবংগৰ 1টাকৈ বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনো অনুষ্ঠিত হয়। মঙলবাৰে ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সমগ্ৰ দেশৰ প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী IMDI মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্ৰজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে 295ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে তেওঁলোকে নিৰ্বাচন আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা কৰে। বিৰোধী পক্ষৰ নেতাসকলে লগতে ভোটগণনাৰ দিনা ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে তেওঁলোকে আজি টিভি চেনেলত নিৰ্বাচনোত্তৰ সমীক্ষা সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নিৰ্বাচনোত্তৰ সমীক্ষা সম্পৰ্কীয় বিতৰ্ক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। বৈঠকৰ অন্তত আম আদমী পাৰ্টীৰ আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে IMDI মিত্ৰজোঁটটোৱে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হোৱা বুলি দাবী কৰে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱেও মিত্ৰজোঁটটোৱে উত্তৰ প্ৰদেশৰ অধিকাংশ আসনত জয়লাভ কৰিব বুলি দাবী কৰে। ইপিনে RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱেও কয় যে IMDI মিত্ৰজোঁটটোৱে নিৰ্বাচনত জয়লাভ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ নাম সম্পৰ্কে পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আনহাতে শিৱসেনা UBTৰ নেতা অনিল দেশাইয়ে কয় যে IMDI মিত্ৰজোঁটটোৱে মহাৰাষ্ট্ৰত 30ৰ পৰা 35খন আসন লাভ কৰিব। চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰমন য়েচুৰীয়েও আই এন ডি এ মিত্ৰজোঁটটোৰ বিজয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, এছ চি পি নেতা শৰদ পাৱাৰ, জে এম এৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চাম্পায়ে ছোৰেন, ডি এম কেৰ টি আৰ বালু, নেশ্যনেল কনফাৰেন্সৰ ফাৰুখ আব্দুল্লাহ আৰু আন ভালেসংখ্যক নেতা উপস্থিত থাকে। অৱশ্যে টি এম চি আৰু পি ডি পিয়ে এই বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত 370খনৰো অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁটটো 400খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিব আৰু সবলীকৰণ, উন্নয়ন তথা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ অৱধাৰণাত সমৰ্থন কৰিব। শ্ৰীনাড্ডাই বিজেপি আৰু এন ডি এ মিত্ৰজোঁটৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নিৰ্বাচন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগকো ধন্যবাদ জনায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে যোগাযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এ আই আৰ এপ, আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIRNews_গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ৰিমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ 11খন জিলাত বানৰ কবলত পৰিছে। বৰা, কপিলি, কুচিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মুঠ 25টা ৰাজহ চক্ৰৰ অধীনস্থ 560খন গাঁও বানত প্লাৱিত হৈছে। এই পৰ্যন্ত ৰাজ্যৰ মুঠ 3,49,045গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত 8জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে আটাইকেইখন জিলাতে মুঠ 148টা সাহায্য শিবিৰ আৰু 39টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে বানত এই পৰ্যন্ত উল্লেখিত 11খন জিলাত 10,23,63টা পশুধনৰ ক্ষতি হোৱাৰ উপৰি মুঠ প্ৰায় 4,971 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। বৰাক উপত্যকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ এটা অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পশ্চিমবংগসহ দেশৰ উত্তৰ পূব অংশত ৰিমাল ঘূৰ্ণী বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয় ক্ষতিলৈকে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে আজি সামাজিক মাধ্যমযোগে কয় যে ৰিমাল ধুমুহাৰ ফলত জন ধন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ হস্তান্তৰ কৰিবলগীয়া হোৱা ঘটনাই তেওঁক ব্যথিত কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্ৰ দেশ এই প্ৰাকৃতিক বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সৈতে আছে। তেওঁ লগতে উদ্ধাৰ আৰু সাহায্য প্ৰয়াসৰ সাফল্য কামনা কৰিছে আৰু শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও এই ঘূৰ্ণী বতাহৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে আৰু প্ৰভাৱিত এলেকাসমূহৰ পৰিস্থিতি স্বাভাৱিক হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে। ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অপেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি 81.58 মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীনৰ টাইপেৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টিত আজি বিয়লি 5 বজালৈ 18%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি এ মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীশ ধনখড়ে ৰিমাল ঘূৰ্ণিবতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়ক্ষতিলৈকে গভীৰ শোক প্ৰকাশ কৰিছে। আৰু ভাৰতৰ জি টি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিক্স অপেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।